más pan y más. বাতৰি কৰিছো জাতিৰ একাল এতিয়া প্ৰধান বাতৰিসমূহ হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে কৃষি ক্ষেত্ৰলৈ আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে কৃতজ্ঞ ৰাষ্ট্ৰৰ যশস্বী কৃষি বিজ্ঞানী এম এছ স্বামীনাথনক যথাৰ্থভাৱে সৌৰ বিপ্লৱৰ পৃথিৱীৰ পৰা অভিহিত কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এছিয়ান গেমছত দেশৰ হৈ অভিলেখ সংখ্যক 100টা পদক লাভ কৰাৰ বাবে ভাৰতীয় খেলুৱৈসকলক অভিনন্দন জনাইছে। সিপিএম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষই ৰাজ্যখনৰ শেহতীয়া বহুমুখী বানত ভাৰতীয় সেনা জোৱানকে ধৰি 27 লোকৰ মৃত্যু হোৱাটো নিশ্চিত কৰিছে। তাৰ বাবে হোৱা এটা বিমান দুৰ্ঘটনাত দুজন ভাৰতীয় প্ৰশিক্ষাৰ্থী পাইলটসহ 3000 লোকৰ মৃত্যু হৈছে। আৰু সীমাৰ হাংজৌত অনুষ্ঠিত এছিয়ান গেমছত ভাৰতে 25টা প্ৰত্যেক ৰূপ আৰু 40টা ব্ৰঞ্জসহ মুঠ 100টা পদক লাভ কৰি অভিলেখ গঢ়িবলৈ সমৰ্থ হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি যশস্বী কৃষি বিজ্ঞানী প্ৰয়াত এম এছ স্বামীনাথনৰ অৰিহণাৰ কথা শ্ৰদ্ধাৰে স্মৰণ কৰিছে। তেওঁ কয় যে কৃষি বিজ্ঞানীগৰাকীয়ে অনবদ্য কামৰ জৰিয়তে ভাৰতক কৃষিৰ ক্ষেত্ৰত স্বনিৰ্ভৰ দেশ কৰি তোলাৰ লগতে সমৃদ্ধ কৰি তুলিছে। প্ৰধানমন্ত্ৰীয়ে তেওঁৰ ব্লগ নৰেন্দ্ৰ মোদী ডট-ইনত লিখিছে যে দেশে এজন দূৰদৰ্শী ব্যক্তিত্বক হেৰুৱালে যাৰ অসমীয়া বৰঙণিৰ কথা সোণালী অক্ষৰেৰে লিখা থাকিব। শ্ৰীমোদীয়ে কয় যে বিংশ শতিকাৰ ষষ্ঠ দশকৰ প্ৰথম ভাগত ভাৰতে দুৰ্ভিক্ষৰ কবলত পৰিছিল। তেতিয়াই অধ্যাপক তথা কৃষি বিজ্ঞানী স্বামীনাথনৰ পৰিকল্পনা আৰু চিন্তাপ্ৰসূতকৰণে দেশৰ কৃষি ক্ষেত্ৰক সমৃদ্ধ কৰি তুলিলে। তেওঁ কয় যে স্বামীনাথনৰ অসমীয়া বৰঙণিয়ে কৃষি ক্ষেত্ৰৰ উৎপাদন বৃদ্ধিত বিশেষ অৰিহণা যোগাইছে। তেওঁ আৰু কয় যে বিজ্ঞানীগৰাকীয়ে ঘেঁহুৰ বৰ্ণাশংকৰ বীজৰ উদ্ভাৱনৰ জৰিয়তে ঘেঁহুৰ উৎপাদন বৃদ্ধি কৰিছিল। তেওঁ আগবঢ়োৱা অনবদ্য বৰঙণিৰ বাবে স্বামীনাথনক ভাৰতৰ সেউজ বিপ্লৱৰ পিতৃৰূপে যথাৰ্থভাৱে অভিহিত কৰা হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এছিয়ান গেমছত দেশৰ হৈ অভিলেখ সংখ্যক 100টা পদক লাভ কৰাৰ বাবে ভাৰতীয় খেলুৱৈসকলক অভিনন্দন জনাইছে। সামাজিক মাধ্যমত দিয়া এটা পোষ্টত শ্ৰীমোদীয়ে কয় যে এয়া এছিয়ান গেমছত ভাৰতৰ বাবে অত্যন্ত স্মৰণীয় মুহূৰ্ত। তেওঁ কয় যে 100টা পদক লাভৰ মাইলৰ খুঁটিত উপনীত হোৱাত সমগ্ৰ দেশবাসী উজ্জীৱিত হৈ উঠিছে। ভাৰতে গঢ়া এই ইতিহাসৰ আঁৰত থকা খেলুৱৈসকলক আন্তৰিক অভিনন্দন জনাই তেওঁ কয় যে প্ৰতিটো প্ৰেৰণাদায়ক কৰ্মই ইতিহাস গঢ়ে আৰু হৃদয়ক গৌৰৱেৰে পৰিপূৰ্ণ কৰি তোলে। প্ৰধানমন্ত্ৰীয়ে কয় যে অহা মঙলবাৰে এছিয়ান গেমছত অংশগ্ৰহণকাৰী ভাৰতীয় খেলুৱৈসকলক সম্বৰ্ধনা জনোৱাৰ লগতে তেওঁলোকৰ সৈতে মত বিনিময়ৰ বাবে অতি আগ্ৰহেৰে তেওঁ বাট চাই আছে। কেন্দ্ৰীয় ক্ৰীড়ামন্ত্ৰী অনুৰাগ সিং ঠাকুৰে এছিয়ান গেমছত ভাৰতে 100টা মেডেল লাভ কৰাৰ বাবে খেলুৱৈসকলক অভিনন্দন জ্ঞাপন কৰিছে। নতুন দিল্লীত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত কয় যে এই খেলুৱৈসকলক ভৱিষ্যতৰ খেলুৱৈসকলৰ বাবে প্ৰেৰণাৰ উৎস হ'ব। তেওঁ কয় যে এছিয়ান গেমছৰ 72 বছৰীয়া ইতিহাসত ভাৰতীয় খেলুৱৈসকলে কেইবাবাৰো বিশ্ব ৰেকৰ্ড ভাঙিবলৈ সক্ষম হৈছে। মন্ত্ৰীগৰাকীয়ে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁক লক্ষ্য বান্ধি দিছে আৰু সেই লক্ষ্য পূৰণৰ বাবে সকলো সুবিধা প্ৰদান কৰিছে। খেলুৱৈসকলৰ কঠোৰ পৰিশ্ৰম আৰু উচৰ্গাৰ মনোভাৱে ভাৰতক 100টা পদক বিজয়ৰ দিশত নিশ্চিতি প্ৰদান কৰিলে। এছিয়ান গেমছত ভাৰতে ইতিহাস সৃষ্টি কৰাৰ বাবে তেওঁ সমৰ্থকসকলকো ধন্যবাদ জ্ঞাপন কৰে। সামগ্ৰী আৰু সেৱাকৰ পৰিষদৰ বৈঠকখন নতুন দিল্লীত চলি আছে। কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে বৈঠকত অধ্যক্ষতা কৰিছে। এই বৈঠকত কেন্দ্ৰীয় ৰাজ্য বিত্তমন্ত্ৰী পংকজ চৌধুৰীৰ উপৰি ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ বিত্তমন্ত্ৰীসকলকে ধৰি কেইবাজনো জ্যেষ্ঠ বিষয়াই অংশগ্ৰহণ কৰিছে। ছিক্কিম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষই ৰাজ্যখনৰ শেহতীয়া বিধ্বংসী বানত ভাৰতীয় সেনা জোৱানকে ধৰি 27 লোকৰ মৃত্যু হোৱাটো নিশ্চিত কৰিছে। উত্তৰ ছিক্কিমৰ হিমবাহ হ্ৰদ লুণাকৰ পানীৰ পৰিমাণ অভাৱনীয়ভাৱে বৃদ্ধি হোৱাৰ পৰিপ্ৰেক্ষিতত 4 অক্টোবৰত তিষ্টা নদীয়ে নামনা অঞ্চলত বানৰ সৃষ্টি কৰিছে। এই ঘটনাত এই পৰ্যন্ত 141জন লোক সন্ধানহীন হৈ থকাৰ তথ্য প্ৰকাশ পাইছে। এই প্ৰাকৃতিক দুৰ্যোগত 1173টা ঘৰ ধবংস হয়। বৰ্তমানলৈকে 2413গৰাকী লোকক উদ্ধাৰ কৰা হৈছে আৰু 26গৰাকী লোক আহত হৈছে। প্ৰশাসনে স্থাপন কৰা 22টা সাহায্য শিবিৰত 6875গৰাকী লোকে আশ্ৰয় গ্ৰহণ কৰিছে। তিষ্টাৰ বানে ৰাজ্যখনৰ 13খন দলং উটুৱাই নিয়ে। ছিকিমৰ মুখ্যমন্ত্ৰী প্ৰেম সিং তামাং কালি সন্ধিয়া মিণ্টকগেঙত থকা তেওঁৰ চৰকাৰী বাসভৱনত এখন উচ্চ পৰ্যায়ৰ বৈঠকত মিলিত হয়। এই বৈঠকত সীমান্ত পথ সংস্থাৰ সঞ্চালক প্ৰধান লেফটেনেণ্ট জেনেৰেল ৰঘু শ্ৰীনিবাসন, ৰাজ্যৰ মুখ্য সচিব ভি ভি পাঠক, আৰক্ষী সঞ্চালক প্ৰধান এ কে সিং, 17 মাউণ্টেইন ডিভিজনৰ উপ জি অ' চি আই টি বি পিৰ উপ মহাপৰিদৰ্শক, সীমান্ত পথ সংস্থাৰ মুখ্য অভিযন্তা, স্বস্তিক আই টি বি পিৰ উপ কমাণ্ডেণ্টসহ ৰাজ্য চৰকাৰ আৰু সেনা বাহিনীৰ জ্যেষ্ঠ বিষয়াসকল উপস্থিত আছিল। এই বৈঠকত ৰাজ্যখনৰ সাম্প্ৰতিক পৰিস্থিতিৰ নিৰ্মূল বিশ্লেষণ কৰাৰ লগতে ক্ষতিগ্ৰস্ত অঞ্চলৰ পুনৰ নিৰ্মাণ আৰু ক্ষতিগ্ৰস্ত লোকৰ পুনৰ সংস্থাপনৰ বিষয়টো আলোচনা কৰা হয়। তদুপৰি যোগাযোগ বিচ্ছিন্ন হৈ পৰা উত্তৰ ছিকিমৰ যোগাযোগ ব্যৱস্থা পুনৰ স্থাপন কৰা আৰু সামগ্ৰিক পৰিৱেশ স্বাভাৱিক কৰি তোলাত গুৰুত্ব দিয়া হয়। বিশেষকৈ চাংথাঙলৈকে পথ যোগাযোগ পুনৰ স্বাভাৱিক কৰি তোলাত প্ৰাথমিক গুৰুত্ব দিয়া হয়। কানাডাত হোৱা এটা বিমান দুৰ্ঘটনাত 2জন ভাৰতীয় প্ৰশিক্ষাৰ্থী পাইলটসহ 3জন লোকৰ মৃত্যু হৈছে। অভয় গাধ্ৰু আৰু য়শ বিজয় ৰামনগৰে নামৰ পাইলট দুজনৰ ঘৰ মুম্বাইত বুলি জনা গৈছে। দ্বৈত ইঞ্জিনৰ সৰু বিমানখনে এজোপা গছত খুন্দা মাৰে আৰু ভেংকুভাৰৰ উত্তৰৰ চিলিয়াট মহানগৰৰ স্থানীয় বিমান বন্দৰৰ সমীপত ধবংসপ্ৰাপ্ত হয়। স্থানীয় প্ৰশাসনৰ লোক তাৎক্ষণিকভাৱে ঘটনাস্থলীত উপস্থিত হয়। কানাডাৰ পৰিবহণ সুৰক্ষা পৰিষদে বিমান দুৰ্ঘটনাটোৰ তদন্ত আৰম্ভ কৰিছে। দেশখনৰ চৰকাৰী সূত্ৰ অনুসৰি দুৰ্ঘটনাটোত আন কোনো লোক হতাহত হোৱা নাই। কেন্দ্ৰীয় মীন পশুপালন আৰু দুগ্ধ উৎপাদন মন্ত্ৰী পুৰুষোত্তম ৰূপালা আৰু কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ডঃ এল মুৰুগানে আজি পুৱা ৰামনাথপুৰম জিলাৰ থণ্ডি মীন পোতাশ্ৰয়ত সাগৰ পৰিক্ৰমাৰ নৱম পৰ্যায় আৰম্ভ কৰে। এই অনুষ্ঠানত মন্ত্ৰী ৰূপালাই কয় যে দেশৰ মীন উদ্যোগত তামিলনাডু হৈছে অন্যতম অগ্ৰণী ৰাজ্য। তেওঁ কয় যে ৰাজ্যখনৰ মীন খণ্ডই দেশৰ অৰ্থনৈতিক বিকাশৰ ক্ষেত্ৰত প্ৰাথমিক অৱদান আগবঢ়াই আহিছে। মাছমৰীয়াসকলক লাভান্বিত কৰিব পৰাকৈ কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা বিভিন্ন আঁচনিৰ বিষয়েও মন্ত্ৰীগৰাকীয়ে ব্যাখ্যা কৰে। তেওঁ কয় যে যিসকল মাছমৰীয়াই কিষাণ ক্ৰেডিট কাৰ্ডৰ বাবে আবেদন কৰিছে তেওঁলোকক এই কাৰ্ড প্ৰদান কৰা হ'ব। মন্ত্ৰীগৰাকীয়ে থাণ্ডিত মাছমৰা পোতাশ্ৰয় নিৰ্মাণৰ বাবে বিস্তৃত প্ৰকল্পৰ প্ৰতিবেদন দাখিল কৰিবলৈ সংশ্লিষ্ট বিষয়াবৰ্গক নিৰ্দেশ দিয়ে। মাছমৰা জাল আৰু নাও নিৰ্মাণকাৰীসকলৰ কেন্দ্ৰীয় চৰকাৰৰ বিশ্বকৰ্মা আঁচনিৰ জৰিয়তে উপকৃত হ'ব বুলি তেওঁ উল্লেখ কৰে। শ্ৰীৰূপালাই কয় যে কেন্দ্ৰীয় চৰকাৰে মাছমৰা কাৰ্যৰ লগত জড়িত আৰু আলংকাৰিক মাছৰ উদ্যোগত জড়িত মহিলাসকলক প্ৰাধান্য দি আহিছে। তেওঁ কয় যে চৰকাৰৰ উপকূলীয় অঞ্চলৰ পৰিষ্কৰণৰ কামত জড়িত হ'ব। চীনৰ হংঝুত অনুষ্ঠিত এছিয়ান গেমছত ভাৰতে 25টা সোণ, 35টা ৰূপ আৰু 40টা ব্ৰঞ্জসহ মুঠ 100টা পদক লাভ কৰি অভিলেখ গঢ়িবলৈ সমৰ্থ হৈছে। শেহতীয়াকৈ ভাৰতৰ মহিলা কাবাডী দলে সোণ আৰু পুৰুষৰ কম্পাউণ্ড আৰ্চাৰী দলে ৰূপৰ পদক লাভ কৰে। ভাৰত বৰ্তমান পদক তালিকাৰ চতুৰ্থ স্থানত আছে। দেশৰ হৈ 100 সংখ্যক পদকটো মহিলা কাবাডী দলে লাভ কৰে। ফাইনেলত ভাৰতীয় দলটোৱে চীনা টাইপেক 26-25 ব্যৱধানত পৰাভূত কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই ঐতিহাসিক জয়ৰ বাবে কাবাডী দলটোক অভিনন্দন জনাইছে। তেওঁ লগতে কয় যে এই জয়ে দেশৰ মহিলা এথলীটসকলৰ অদমনীয় শক্তিক প্ৰতিপন্ন কৰিলে। পুৰুষৰ কাবাডী দলটোৱে স্বৰ্ণ পদকৰ বাবে আজি বিয়লি ইৰাণৰ বিৰুদ্ধে খেলিব। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটি আকৌ এবাৰ পঢ়ি দিছো। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে কৃষি ক্ষেত্ৰলৈ আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে কৃতজ্ঞ ৰাষ্ট্ৰই যশস্বী কৃষি বিজ্ঞানী এম এছ স্বামীনাথনক যথাৰ্থভাৱে সেউজ বিপ্লৱৰ পিতৃৰূপে অভিহিত কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এছিয়ান গেমছত দেশৰ হৈ অভিলেখ সংখ্যক 100টা পদক লাভ কৰাৰ বাবে ভাৰতীয় খেলুৱৈসকলক অভিনন্দন জনাইছে। ছিকিম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষই ৰাজ্যখনৰ শেহতীয়া বিধ্বংসী বানত ভাৰতীয় সেনা জোৱানকে ধৰি 27জন লোকৰ মৃত্যু হোৱাটো নিশ্চিত কৰিছে।
আৰু চীনৰ হাংঝৌত অনুষ্ঠিত এছিয়ান গেমছত ভাৰতে 25টা সোণ 35টা ৰূপ আৰু 40টা ব্ৰঞ্জসহ মুঠ 100টা পদক লাভ কৰি অভিলেখ গঢ়িবলৈ সমৰ্থ হৈছে।